إن ربكم الله الذي خلق السماوات والأرض في ستة أيام ثم استوى على العرش يغشي الليل النهار يطلبه حثيثا والشمس والقمر والنجوم مسخرات بأمره ألا له الخلق والأمر تبارك الله رب العالمين
نتشي تمالكور بطيبالك هيسى الله যিজনে আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে, তাৰপিছত তেওঁ আৰশৰ ওপৰত উঠিছে। তেওঁই দিনক ৰাতিৰে আচ্ছন্ন কৰে, সেইবোৰৰ এটাই আনটোক দ্ৰুতগতিত অনুসৰণ কৰে। লগতে তেওঁই সৃষ্টি কৰিছে সূৰ্য, চন্দ্ৰ আৰু নক্ষত্ৰসমূহক, যিবোৰ তেওঁৰ আদেশৰেই অনুগত। জানি চোৱা, সৃজন আৰু আদেশ কেৱল তেওঁৰেই। বিশ্বজগতৰ প্ৰতিপালক আল্লাহ মহাবৰকতময়।